Ea Akakbani. Batori khute moi Porismita Dihinia. Etia ghai ghai batori homu hoise. JDU-r murabbi Nitish Kumare aji dokhom barar babe Biharor mukhyamantri hisabe shopot grohon kore. Kendriya Bitta Montri Nirmala Sitaramane aji Notun Dillit 2026-27 bittiya borkhot Kendriya Budget sandarbhot Porjoton aru Atithya khondor bishesoggohokolor hoite Nobom Prag Budget alochonat milito hoy. বিগত দশকত ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বাস্থ্য গৱেষণা আৰু ভেষজ খণ্ডৰ অগ্ৰণী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে সুৰক্ষা বিদেশ মন্ত্ৰীৰ পৰিকাঠামো আলোচনাত সহ অধ্যক্ষতা কৰিব আৰু ভাৰতে 2024-25 বৰ্ষত 1,54,000 কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলা পাতি উৎপাদন কৰিছে। জেডিইউৰ মুৰব্বী নীতিশ কুমাৰে আজি দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল আৰিফ মহম্মদ খানে পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত নীতিশ কুমাৰক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ লগতে মুঠ 27 বিধায়কে মন্ত্ৰী পদৰ শপত বাক্য পাঠ কৰে। সম্ৰাট চৌধুৰী, বিজয় কুমাৰ সিনহা, মংগল পাণ্ডে, নীতিন নবীন, দিলীপ জয়সৱাল আৰু ৰামকৃপাল যাদৱসহ বিজেপিৰ কেইবাগৰাকীও নেতাই নতুন মন্ত্ৰীসভাত স্থান লাভ কৰিছে। জেডিইউৰ লেচি সিং, শ্ৰৱণ কুমাৰ, বিজেন্দ্ৰ প্ৰসাদ যাদৱ, জমা খান আৰু অশোক চৌধুৰী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা, চিৰাগ পাছোৱান আৰু এন ডি এৰ আন কেইবাগৰাকীও শীৰ্ষ নেতাই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে। ৰাজ্যখনৰ 243 বিধানসভাৰ বাবে অলপতে হোৱা নিৰ্বাচনত এন ডি এ 202 আসন লাভ কৰি বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ আহে। ইয়াৰ পূৰ্বে বিজেপিৰ নেতা সম্ৰাট চৌধুৰীক দলৰ বিধায়িনী গোটৰ নেতা আৰু বিজয় সিনহাক উপ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত 2026-27 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পৰ্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে নৱম প্ৰাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব, পৰ্যটন বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰীগৰাকী কালি প্ৰযুক্তি, বেংকিং, বিত্তীয় সেৱা আৰু বীমা খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে বৈঠকত মিলিত হয়। বিত্ত মন্ত্ৰালয়ে সাধাৰণতে বাজেট দাখিলৰ পূৰ্বে প্ৰত্যেক বছৰে বিশেষজ্ঞ, উদ্যোগ জগতৰ কাণ্ডাৰী, অৰ্থনীতিবিদ আৰু ৰাজ্যিক বিষয়াসকলৰ সৈতে কেইবালানিও প্ৰাক বাজেট পৰামৰ্শ বৈঠকত মিলিত হয়। কেন্দ্ৰীয় বাজেটত বিভিন্ন দৃষ্টিভংগী আৰু অৰ্থনৈতিক অগ্ৰাধিকাৰৰ প্ৰতিফলন ঘটাটো সুনিশ্চিত কৰাই এনে আলোচনাৰ মূল উদ্দেশ্য। বিগত দশকত ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বাস্থ্য গৱেষণা আৰু ভেষজ খণ্ডৰ অগ্ৰণী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। নতুন দিল্লীত অনুষ্ঠিত নেশ্যনেল ওৱান হেল্থ এছেম্বলি 2025-ত এটা ভিডিঅ' বাৰ্তাত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে উন্নত প্ৰযুক্তি, শক্তিশালী গৱেষণা সামৰ্থ্য আৰু দ্ৰুত বিকশিত ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰই ভাৰতক উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। শ্ৰীনাড্ডাই উল্লেখ কৰে যে ৰাষ্ট্ৰীয় এটা স্বাস্থ্য অভিযান হৈছে ভাৰতৰ মহামাৰী প্ৰতিৰোধ প্ৰস্তুতিৰ এটা উল্লেখনীয় উদাহৰণ। তেওঁ কয় যে এই অভিযানৰ অধীনত 16 মন্ত্ৰালয় আৰু ৰাজ্যিক বিভাগে একেলগ হৈ মানুহ, জীৱ জন্তু তথা পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ট্ৰু নেট, পেথোডিটেক্ট আৰু ক্ৰিস্পাৰৰ দৰে থলুৱা প্ৰযুক্তিসমূহত আলোকপাত কৰি কয় যে স্বাস্থ্য প্ৰযুক্তিৰ এই বিকশিত ষ্টাৰ্টআপসমূহে দ্ৰুত আৰু শুদ্ধভাৱে পৰীক্ষা নিৰীক্ষা কৰোৱাত সহায় কৰিছে। শ্ৰীনাড্ডাই প্ৰতিষেধক প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতৰ ব্যতিক্ৰমী নেতৃত্বৰ কথা উল্লেখ কৰি কয় যে ভাৰতে থলুৱাভাৱে বিকশাই তোলা কোভাক্সিন, কৰ্বীভেক্স আৰু কোভিচিল্ডৰ দৰে কোভিড 19ৰ প্ৰতিষেধকসমূহ বিশ্বৰ 100ৰো অধিক দেশলৈ যোগান ধৰিলে। ৰাষ্ট্ৰীয় এটা স্বাস্থ্য অভিযানৰ অংশ হিচাপে গঢ়ি তোলা ব্যৱস্থাই দুৰ্যোগ আৰু মহামাৰীৰ আগতীয়া চিনাক্তকৰণ তথা সতৰ্কতা জাৰিৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ বিকাশত সহায় কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। অনুষ্ঠানৰ অংশ লৈ নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্য ডঃ ভি কে পলে কয় যে ৰাষ্ট্ৰীয় এটা স্বাস্থ্য অভিযানে দেশত প্ৰথমবাৰৰ বাবে গঢ়ি তোলা অতি ব্যাপক, উচ্চাকাংক্ষী আৰু ভৱিষ্যতৰ বাবে সাজু পৰিকাঠামোক প্ৰতিনিধিত্ব কৰে। তেওঁ এই অভিযানক কেৱল এটা অস্থায়ী কাৰ্যসূচী নহয় বৰং দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ছত্তীশগড়, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতিগৰাকী অম্বিকাপুৰত আয়োজিত জনজাতীয় গৌৰৱ দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। ভ্ৰমণৰ দ্বিতীয় দিনা শ্ৰীমতী মুৰ্মুৱে তেলেংগানাৰ ছিকান্দাবাদৰ ৰাষ্ট্ৰপতি নিলয়মত ভাৰতীয় কলা মহোৎসৱ 2025 মুকলি কৰিব। ভাৰতীয় কলা মহোৎসৱৰ এই দ্বিতীয় সংস্কৰণত গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, গোৱা, দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউৰ চহকী সাংস্কৃতিক ৰন্ধন আৰু কলাত্মক পৰম্পৰাৰ বিষয়ে আলোকপাত কৰা হ'ব। পৰহিলৈ ৰাষ্ট্ৰপতিগৰাকীয়ে অন্ধ্ৰপ্ৰদেশৰ পুট্টাপাৰ্থীৰ প্ৰশান্তি নিলয়মত শ্ৰী সত্য সাই বাবাৰ শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বিশেষ অধিৱেশনত উপস্থিত থাকিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনী ৱঙৰ সৈতে ষোড়শ বিদেশ মন্ত্ৰী পৰিকাঠামো আলোচনাত সহ অধ্যক্ষতা কৰিব। এই আলোচনাত অংশগ্ৰহণৰ বাবে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰীগৰাকী কালি ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত হয়। শ্ৰীৱঙৰ এই ভ্ৰমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভাৰতে 2024-25 বৰ্ষত 1,54,000 কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলা পাতি উৎপাদন কৰিছে। এই সময়ছোৱাত প্ৰতিৰক্ষা ৰপ্তানিও 2014 চনৰ 1,000 কোটিৰো কমৰ পৰা 23,622 কোটি টকালৈ বৃদ্ধি পাইছে। বিগত এটা দশকত দেশৰ সামৰিক ঔদ্যোগিক ভেটিলৈ আগবঢ়োৱা নীতিগত সমৰ্থন আৰু বিপুল আবণ্টনৰ বাবে প্ৰতিৰক্ষা আহিলা পাতিৰ উৎপাদন বৃদ্ধি পোৱা বুলি কোৱা গৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰতিৰক্ষা বাজেট 2013-14 বৰ্ষৰ 2,53,000 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 6,81,000 কোটি টকালৈ বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰিছে। চৰকাৰে 2029 চনৰ ভিতৰত 3,00,000 কোটি টকা পৰিমাণৰ প্ৰতিৰক্ষা আহিলা পাতি নিৰ্মাণ আৰু 50,000 কোটি টকাৰ প্ৰতিৰক্ষা ৰপ্তানিৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ ফলত দেশৰ অৰ্থব্যৱস্থা সুদৃঢ় হোৱাৰ লগতে গোলকীয় প্ৰতিৰক্ষা নিৰ্মাণ কেন্দ্ৰ হিচাপে ভাৰতৰ ভূমিকাও শক্তিশালী হৈ উঠিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা 30 নৱেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। জনসাধাৰণে 1800117800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চ অথবা 1922 নম্বৰত মিছ কল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে 28 নৱেম্বৰ পৰ্যন্ত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ডিজিটেল বজাৰত উপভোক্তাৰ স্বাৰ্থৰক্ষা গুৰুত্বপূৰ্ণ পদক্ষেপৰ অংশ হিচাপে 26খন আগশাৰীৰ ই বাণিজ্য মঞ্চই 2023 চনত ডাৰ্ক পেটাৰ্ণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ নীতি নিৰ্দেশনা অনুসৰি স্বেচ্ছাই স্বঘোষণা পত্ৰ প্ৰস্তুত কৰি উলিয়াইছে। এই ঘটনাক্ৰম গ্ৰাহকসকলক বিপথে পৰিচালিত কৰিব পৰা বিভ্ৰান্তকাৰী অনলাইন আৰ্হি প্ৰথা নিয়ন্ত্ৰণ কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিৰূপে পৰিগণিত হোৱা বুলি গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই 26টা কোম্পানীয়ে তেওঁলোকৰ মঞ্চসমূহ ডাৰ্ক পেটাৰ্ণৰ পৰা মুক্ত আৰু কাৰচাজিমূলক ইউজাৰ ইণ্টাৰফেচ ডিজাইন ব্যৱহাৰ নকৰা বুলি ঘোষণা কৰিছে। গোৱাত আজিৰে পৰা 56 সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ IFFI অনুষ্ঠিত হ'ব। এইবাৰো এই মহোৎসৱে ইউনিচেফৰ সহযোগিতাত কাহিনীৰ জৰিয়তে শৈশৱৰ বিভিন্ন দিশ উদযাপন কৰিব। এখন চৰকাৰী বিজ্ঞপ্তি অনুসৰি এইবাৰৰ এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ 5খন ব্যতিক্ৰমী চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মহোৎসৱত 80খনতকৈও অধিক দেশৰ অতিথি আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে অংশগ্ৰহণ কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। জে ডি ইউৰ মুৰববী নীতিশ কুমাৰে আজি দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত 2026-27 বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত পৰ্যটন আৰু আতিথ্য খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে নৱম প্ৰাক বাজেট আলোচনাত মিলিত হয়। বিগত দশকত ভাৰতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বাস্থ্য গৱেষণা আৰু ভেষজ খণ্ডৰ অগ্ৰণী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰীৰ সৈতে ষোড়শ বিদেশ মন্ত্ৰী পৰিকাঠামো আলোচনাত সহ অধ্যক্ষতা কৰিব আৰু ভাৰতে 2024-25 বৰ্ষত 1,54,000 কোটি টকা মূল্যৰ অভিলেখ পৰিমাণৰ প্ৰতিৰক্ষা আহিলা পাতি উৎপাদন কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।